আদি পুস্তক 43 অধ্যায়। জাকোবৰ মিছৰলৈ দ্বিতীয় যাত্ৰা। কনান দেশত আকালে ভয়ানক ৰূপ লৈ উঠিছিল। মিছৰ দেশৰ পৰা কিনি অনা শস্য খাই শেষ হোৱাত তেওঁলোকৰ বাপেকে ক'লে, তোমালোকে আকৌ যোৱা আৰু আমাৰ বাবে কিছুমান শস্য কিনি আনাগৈ। যিহুদাই তেওঁক ক'লে, সেই পুৰুষে আমাক দৃঢ়ভাৱে সতৰ্ক কৰি দি কৈছিল যে তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে মোৰ মুখ চাব নোৱাৰিবা। এতিয়া তুমি যদি আমাৰ ভাইক আমাৰ লগত পঠোৱা, তেতিয়াহে আমি নামি গৈ তোমাৰ কাৰণে শস্য কিনি আনিম। কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ, কিয়নো সেই লোকে আমাক কৈছিল, তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে মোৰ মুখ চাব নোৱাৰিবা। ইজৰাইলে ক'লে, তোমালোকে মোলৈ কিয় এনে দুৰ্ব্যৱহাৰ কৰিলা? তোমালোকৰ যে এজন ভাই আছে, সেই কথানো লোকজনক কিয় ক'লা? তেওঁলোকে ক'লে, সেই লোকজনে আমাৰ আৰু আমাৰ পৰিয়ালৰ সম্বন্ধে পুংখানুপুংখভাৱে সুধিছিল। তেওঁ সুধিছিল, তোমালোকৰ পিতা এতিয়াও জীয়াই আছেনে? তোমালোকৰ আৰু কোনো ভাই আছেনে? আমিও তেওঁৰ প্ৰশ্নবোৰ উত্তৰ সেইদৰে দিছিলোঁ। পাছত তেওঁ যে আমাক তোমালোকৰ ভাইক লৈ আনা বুলি ক'ব, আমি কেনেকৈ জানিম? তেতিয়া যিহুদাই পিতৃ ইজৰাইলক ক'লে, আপুনি বিঞ্জামিনক মোৰ লগত পঠাওক, আমি আপুনি আৰু আমাৰ সন্তানবোৰেৰে সৈতে উভয়ে যেন নমৰি জীয়াই থাকিম, তাৰ বাবে আমি সোনকালে ওলাই যাওঁ হওক। মই বিঞ্জামিনৰ বাবে জামিন হৈছোঁ, বিঞ্জামিনৰ দাৰিদ্ৰক লৈ আপুনি মোক জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম। আমি যদি ইমান পলম নকৰিলোঁ হয়, ইতিমধ্যে আমি দ্বিতীয়বাৰো ঘূৰি আহিব পাৰিলোহেঁতেন। তেওঁলোকৰ পিতৃ ইজৰাইলে তেতিয়া ক'লে, যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা, সেই লোকৰ কাৰণে উপহাৰ হিচাপে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰ কিছু কিছু লৈ যোৱা, যেনে কিছু বিষ নিৰাময় মলম, মৌজোল, মা মছলা, গন্ধৰস, পেস্তা আৰু বাদাম। তোমালোকৰ হাতত দুগুণ ধন লোৱা, কাৰণ তোমালোকৰ বস্তাৰ মুখত যি ধন তেওঁলোকে উভতাই দিলে তাকো ঘূৰাই দিবলৈ লৈ যোৱা। হয়তো ভুলতে সেয়াই তোমালোকক দিছিল। তোমালোকৰ ভাইক লৈ সোনকালে সেই লোকৰ ওচৰলৈ আকৌ যোৱা হওক। সেই লোকজনে তোমালোকক যেন দয়া কৰে, সৰ্বশক্তিমান ঈশ্বৰে ইয়াকেই কৰক। আৰু তোমালোকৰ আনজন ভাই ছিমিউন আৰু বিঞ্জামিনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্ৰহীনৰ সুখ ভুগিবলগা হয়, তেন্তে তেনেকৈয়ে থাকিম। তেতিয়া তেওঁলোকে সেই উপহাৰ, হাতত দুগুণ ধন আৰু বিঞ্জামিনক লগত লৈ মিছৰ দেশলৈ নামি গ'ল। আৰু তেওঁলোক যোছেফৰ সন্মুখত উপস্থিত হ'ল। তাতে তেওঁলোকৰ লগত বিঞ্জামিনক দেখিলে। যোছেফে তেওঁ ঘৰৰ ঘৰগিৰিক ক'লে, এই লোকসকলক ঘৰৰ ভিতৰলৈ লৈ আহা আৰু এটা পশু মাৰি আহাৰ যুগুত কৰা। এই লোকসকলে দুপৰীয়া মোৰ সৈতে ভোজন কৰিব। যোছেফে যিদৰে ক'লে, ঘৰগিৰিয়ে সেইদৰে কৰিলে। তেওঁলোকক যোছেফৰ ঘৰলৈ লৈ আহিল। যোছেফৰ ঘৰলৈ তেওঁলোকক লৈ যোৱাৰ বাবে তেওঁলোকে ভয়তে কোৱাকুৰি কৰি ক'লে, আগৰবাৰত যি ধন আমাৰ বস্তাৰ ভিতৰত উভতি গ'ল, তাৰ কাৰণে আমাক তালৈ আনিছে নেকি? এইবাৰ হয়তো আমাৰ বিৰুদ্ধে দুখ বিচাৰি তেওঁ আমাক বন্দী কৰি থ'ব, আৰু আমাৰ গাধবোৰকো লৈ আমাক তেওঁৰ দাস কৰি ৰাখিব। সেয়ে তেওঁলোকে যোছেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰিজনৰ কাষলৈ গ'ল। তেওঁলোকে ক'লে, মালিক, আমি ইয়াৰ আগেৰে প্ৰথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ, কিন্তু উলটি যোৱাৰ পথত বিশ্ৰামৰ ঠাই পোৱাত আমি আমাৰ বস্তা মেলোতেই দেখিলোঁ যে আমাৰ সম্পূৰ্ণ ধন প্ৰতিজনৰ বস্তাৰ মুখত আছিল। আমি এতিয়া সেই ধন উভতাই আনিছোঁ। ইয়াৰ উপৰিও আমি শস্য কিনিবলৈ লগত ধন আনিছোঁ। আমাৰ সেই ধন আমাৰ বস্তাৰ ভিতৰত কোনে যে সুমুৱাই দিছিল তাক আমি নাজানো। সেই ঘৰ গিৰিয়ে তেতিয়া ক'লে, আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক, আপোনালোকৰ আৰু আপোনালোকৰ পিতৃ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল, মই কিন্তু আপোনালোকৰ ধন পালোঁ। পাছত ঘৰগিৰিজনে চিমিয়নক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে। তাৰ পাছত ঘৰগিৰিয়ে সেই সকলো লোকক যোচেফৰ ঘৰৰ ভিতৰলৈ লৈ গৈ পানী দিলে আৰু তেওঁলোকে নিজৰ ভৰি ধুলে। তেওঁলোকৰ গাধবোৰকো খাবলৈ দিলে। যোচেফ দুপৰীয়া আহিব বুলি তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ যুগুত কৰি ৰাখিলে, কিয়নো তেওঁলোকে শুনিছিল যে তেওঁলোকৰ খোৱা বোৱা তাতেই হ'ব। যোচেফ যেতিয়া ঘৰলৈ আহিল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ ঘৰৰ ভিতৰলৈ আনি তেওঁক দিলে আৰু মাটিত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে। তেওঁলোকৰ কুশল মংগল জনাৰ পাছত তেওঁলোকক সুধিলে, তোমালোকৰ বৃদ্ধ পিতাৰ কথা যে তোমালোকে কৈছিলা, তেওঁ ভালে আছেনে? তেওঁ এতিয়ালৈকে জীয়াই আছেনে? তেওঁলোকে ক'লে, আপোনাৰ দাস, আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে। এইবুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে। তেতিয়া তেওঁ চকু তুলি নিজৰ মাকৰ পুতেক ভায়েক বিঞ্জামিনক দেখি ক'লে, এওঁৱেই নেকি তোমালোকৰ সেই সৰু ভাই যিজনৰ কথা তোমালোকে মোক কৈছিলা? তেওঁ তাক ক'লে, বোপা, ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক। নিজৰ ভায়েকক দেখি মৰমতে যোচেফৰ অন্তৰ শোকত ভাগি পৰিল। তেওঁ কান্দিবলৈ ঠাই বিচাৰি বেগাবেগিকৈ সেই ঠাইৰ পৰা ওলাই গ'ল আৰু নিজৰ কোঠালিত সোমাই কান্দিবলৈ ধৰিলে। পাছত তেওঁ নিজৰ চকু মুখ ধুই বাহিৰলৈ আহিল আৰু নিজকে নিয়ন্ত্ৰণ কৰি আহাৰ পৰিৱেশন কৰিবলৈ ক'লে। তেতিয়া ডাকবোৰে যোচেফক, তেওঁ ভাই ককায়েকসকলক আৰু যি মিছৰীয়াসকলে যোচেফৰ লগত ভোজন কৰে তেওঁলোকক বেলেগ বেলেগকৈ খাবলৈ দিলে, কিয়নো মিছৰীয়াসকলে ইব্ৰিয়াসকলৰ সৈতে খোৱা বোৱা নকৰে, কাৰণ সেয়া মিছৰীয়াসকলৰ কাৰণে এক ঘৃণনীয় কাৰ্য। ভাই ককায়েকসকল যোচেফৰ সন্মুখত বয়স অনুসাৰে জ্যেষ্ঠৰ পৰা কনিষ্ঠজন বহিল। তাতে তেওঁলোক সকলোৰে একেলগে আচৰিত মানিলে। তাৰ পাছত যোচেফে তেওঁ নিজৰ সন্মুখৰ আহাৰৰ পৰা কিছু ভাগ ভাই ককায়েকসকলক দিবলৈ দিলে, কিন্তু আন সকলো ভাই ককায়েকসকলৰ ভাগতকৈ বিঞ্জামিনক 5 গুণ অধিক দিয়া হ'ল। এইদৰে তেওঁলোকে যোচেফৰ সৈতে ভোজন পান কৰি আনন্দ কৰিলে।